Yes.
Hello.
Yes. Oh hell.
Hello.
Hey Narok.
Hello.
Hey Narok. কিয়ল?
আপুনি নাহিলে?
মোৰ গাড়ীখন ভাঙি থাকিলে, দেখা হ'ব লগা নাই। এই গ্ৰহই চলাই আছে নহয়।
হেল্ল' কিয় আপোনাৰ মানে কি আপোনাৰ নিজৰ শুনিছে নেকি?
এই ফোনটো উঠাই হে নৰক ক'লে মোৰ বৰ খং উঠে। এইটোকে আজি 4 বছৰৰ পৰা শিকাই আছো। অ' ফোন উঠাই পেলাই হেল্ল' অ' হেল হে নৰক নকবি নাই, তথাপি সবেই তাকে কয়।
আপোনাৰ অসুবিধা এটা হ'ল তেন্তে আকৌ বিয়াখন লাগি আপুনি আহিব নোৱাৰিব তাৰমানে?
নোৱাৰিলো, 10টা তাতে মোৰ 11টা বাজি গ'ল। তাৰপিছত মই মাক হেৰিলৈ পঠাই দিলোঁ, হেৰিখনত অ'টো এখনত পঠাই দিলোঁ। তাৰপিছত মই তাতে গেৰেজত বহোঁতে 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 গোটেই দিনটো গ'ল।
তাৰমানে ছয়গাঁৱলৈ যাব নোৱাৰিলে বা ক'লেও যাব নোৱাৰিলে?
মই ভৰলু মুখতে ফচিলোঁ,
হেল্ল'
ভৰলু মুখতে ফচিলোঁ মই।
আপুনি লগ পাম বুলি ভাবিব নহ'লে মই আৰু এতিয়া দিওঁ
মই এটা কথা কওঁ, অন্তৰাত্মা যাৰ বিশুদ্ধ নহয় সি মোক লগ নাপায়, গেৰেণ্টি।
নহয় মই লগ পালোঁ, ল'ৰাটোৱে নাপালে,
অঁ নাপায়তো, কাৰণ
নীলোৎপলে লগ নাপালে।
অঁ নীলোৎপলে, নীলোৎপলেতো মোৰ ৰুমত আহি সোমাই থাকে।
হেল্ল'
নীলোৎপল আৰু প্ৰবালিকা মোৰ ৰুমত আহি সোমাই থাকে।
হেল্ল'
অঁ
আমি লগ পালোঁ, আশা আছিলে।
আশাটো বহুতৰে আছে, মই কৈছো নহয় মোৰ ওচৰলৈ অহাটো বৰ টান, মোৰ ওচৰলৈ অহাটো বহুত টান। মই লিখি থৈ দিছোঁ তাতে, কিয় জানেনে? টান টান টান। মই ঘনৰ ঘৰলৈ গৈছিলোঁ, ঘনৰ পবিত্ৰ আত্মা ঘন। ঘনই মোক এনেকুৱা আঁঠৌ বাঠৌ কৰিছে, এনেকুৱা আঁঠৌ বাঠৌ কৰিছে ঘনৰ ঘৰত। মোক মূৰতেই থ'ব নে মাটিতেই থ'ব, এনেকুৱা। হ'ব, মই কোৱা মই 2টা কথা কওঁ। পৃথিৱীখন সমতল, পৃথিৱীখন সমতল ক্ষেত্ৰ, আৰু চিলভাৰ ইজ মানি। গতিকে কাৰ কাৰ পইচা আছে পেপাৰ সেইবিলাক আঁতৰাই পেলাই সোনকালে ৰূপ কিনক, আৰু নিকিনিলে বহুত বিপত্তি হ'বলৈ গৈ আছে, বহুত বিপত্তি। মই নীলোৎপলৰ বিয়াৰ কাৰণে ৰখি আছোঁ, বিয়াখন হ'ল নহয়, এতিয়া মোৰ খেলা আৰম্ভ হ'ব গোটেই বিশ্বত। এই পেপাৰৰ পইচা মই ভাঙি টুকুৰা টুকুৰি কৰিম, আৰু মোৰ মাইকী মই লৈ আহিম। মোৰ মাইকী আৰু 3টা ল'ৰা ছোৱালী ধৰি থৈছে নহয় আমেৰিকাই, মই মিলিটেৰী জেটত লৈ আহিম, মিলিটেৰী জেটত আনিমে আনিম, মই তাৰ কাৰণে ৰখি আছোঁ। অকল নীলোৎপলৰ বিয়াখনৰ কাৰণে মই ৰখি আছোঁ, কিমান কিমান বিপত্তিৰ পাছত এখন মই বিয়া পতাইছোঁ। বতৰ ধৰণৰ বাধা, মাকে কয় নাই পলুৱাই লৈ আহক, মই লাগিলোঁ তাইৰ লগত কাজিয়া, এই পলুৱাই কিয় আনিব। তাৰপিছত বাপেকৰ লগত লাগিল কাজিয়া, দিলোঁ বাপেকক গালি। আহিব আহিব, মই সেই স্পীকাৰ ফোনত কৈ আছোঁ, এইটো নেটৱৰ্কৰ ওপৰত দি গৈছে। মই এটা চিস্কো ফোন আনি লৈছোঁ।
আপুনি অহাটো কাৰ্মো আছিলে, বাবু লগ লাগিছিলে, মই ডোনট হেল্প ৰান বেড ৰিলেশ্যন মাছ হেল্প মাছ উপলব্ধি আমাৰ ভুল বুজাবুজিটো এৰাব লাগে।
একো ভুল বুজাবুজি নাই ইয়াতে, নিজকে নিজে চিনি পোৱাটোৱে আচল কথা। আপুনিয়ে মই, ময়ে আপুনি, কুকুৰটো মই, গছডালো মই, ইয়াত মোৰ বাহিৰে আৰু কোনোৱেই নাই, ইয়াতে কোনোৱেই নাই। এনেই খেলি আছোঁ, ইয়াতে এক্টিং কৰিব আহিছোঁ, এক্টিংটো কৰিম, অভিনৱ বৰঠাকুৰৰ এক্টিংটো কৰিম আৰু ইয়াৰ পৰা যাম। সেইটোৱেইতো কথা, কিয় নোৱাৰে, কিয় নোৱাৰে? মই তাৰ প্ৰেছক্ৰিপশ্যন নীলোৎপলক দি দিছোঁ নহয়, নীলোৎপলে ক'ব প্ৰেছক্ৰিপশ্যনটো, মই নকওঁ, নীলোৎপলে ক'ব, নীলোৎপলে, সি জানে, সি জানে কি কৰিলে কি পায়। তাক জ্ঞান, তাক জ্ঞান মই দি দিছোঁ জ্ঞান। হ'ব দিয়ক, মই কিবা এটা কাম কৰি আছোঁ হা, মই কিবা এটা কাম এটা কৰি, মই এটা নতুন ফোন এটা আনিছোঁ, তাকে ছেট আপ কৰি আছোঁ, আই পি ফোন।